নবটাকো উপায় নাই।
তই যোৰহাট যাবি নে নাযাও?
যোৰহাট যাম, মই এতিয়া যোৱা নাই, খালি যাম।
কেতিয়া যাবি?
মই আপোনাৰ ফাকুৱাত যাম।
এইটো বহুত দেৰি, শিৱৰাত্ৰিত কোনো নাযায় তাতে?
শিৱৰাত্ৰিত শিৱৰাত্ৰি কেতিয়া আছিলে?
8 তাৰিখে 7 তাৰিখে 7 নে 8 তাৰিখে তাক অলপ পইচা দিব লগা আছিল নহয়।
মই কিবা এটা কৰিম, মই কম আপোনাক।
তোৰ পকেটত পইচা আছে নে নাই?
আছে,
5000 আছে।
5000 আছে,
দিয়ক 5000 দি দে, মই কিবাকে তোক
5000 দিম।
শিৱৰাত্ৰিৰ আগতে 5000 টকা দেউক দি দে। ইয়াক মই কৈছিলো, এইটো কি নাম, এইটো কি মাধুৰ্য সৌৰভ দত্ত, তাক কৈছিলো, ই মুখেদি মাত মতা নাই। তাৰ হতুৱাই যদি দিব পাৰ, বৰ বৰ বঢ়িয়া, তাক কৈ দিবি কেলা। এই বৰ্তাই কৈছে, আপুনিতো বহুত ধনী মানুহ নহয়, আপুনি হেৰি কৰি, মই আপোনাক দি, তই তাক দে আৰু তাৰ হতুৱাই দেচোন, তেতিয়া সি যাব পাৰিব তাতে। মই তাৰ যোৱাটো বন্ধ কৰি দিছো নহয়।
ঠিক আছে,
তই সেইটোৱে কওঁ তাক, তাক কবি যে আপোনাক তালে যোৱা বন্ধ কৰিছে নে, সি খুলি দিছে। আপুনি কিন্তু 5000 টকা দিহে তাক সন্মান কৰি, 5000 টকা দেউক দিয়ক, আপুনি তালে যাব পাৰিব, কাৰণ বৰ্তাই কৈছে। তই খেলটো খেল না,
ঠিক আছে,
খেলিবি, যা।